Okay. So আমি আকৌ প্ৰাৰ্থনা কৰো। প্ৰভু ঈশ্বৰ, এই বাক্য তোমাৰ হয়, আৰু আজি ৰাতি প্ৰভু মই প্ৰচাৰ কৰিব পাৰো নুহলৈ আৰু এই মহাবানপানী এই কথালৈ। প্ৰভু মই জানো যে বেছিভাগ মানুহ এই জগতত এই কাহিনী, এই সতৰ্ক, এই বিপদ বিশ্বাস কৰা নাই। সেইকাৰণে প্ৰভু মই খুজিছোঁ যাতে তোমাৰ পবিত্ৰ আত্মা আমাক সহায় কৰিব, তোমাৰ আচল জ্ঞান আমাক দিব, যাতে তোমাৰ পবিত্ৰ ভয় যে আছে আমাৰ মাজত থাকিব, যাতে ঠিক এই অংশৰ নিচিনা আমি তোমাৰ কথা বিশ্বাস কৰোঁ, সদায় বিশ্বাস কৰোঁ, ভয় কৰোঁ। আমি যেন বিশ্বাসী হৈ যাওঁ, বিশ্বাসী হৈ থাকোঁ এই বিচাৰ দিনলৈকে। প্ৰভু তোমাৰ প্ৰিয় পুত্ৰ, তেওঁৰ গৌৰৱ, তেওঁৰ মহিমা, এইকাৰণে মই প্ৰাৰ্থনা কৰোঁ এই প্ৰাৰ্থনা স্বৰ্গত শুনা যাওক আৰু এই উত্তৰ দিয়া হ'ব আমাৰ ওপৰত। মোক সহায় কৰক, মোৰ মুখ খুলি দিয়ক, মোৰ জিহ্বা নিয়ন্ত্ৰণ কৰক যাতে তোমাৰ বাক্য শুদ্ধ হয় আৰু মোৰ মুখৰ পৰা কোনো ভুল নাহে, ভ্ৰান্ত শিক্ষা নাহে। যীশুৰ নামতে আমেন। অ'কে, বাইবেল খুলি দিয়ক, আদি পুস্তক 6 অধ্যায় কেইটামান শব্দৰ কাৰণে মই প্ৰচাৰ কৰিলো আদি পুস্তকত, আদম আৰু হাৱাৰ ওপৰত। কিন্তু আজি ৰাতি আমাৰ বিষয় হ'ব নুহ আৰু তেওঁৰ কালত কি ঘটিলে, ঈশ্বৰে কি কৰিলে, আৰু এইটোৰ মূল অৰ্থ আচলতে সকলো মানুহৰ বাবে গুৰুত্বপূৰ্ণ হয়। কাৰণ আগতে যি মই কৈছিলোঁ, মানে এইটো সম্পূৰ্ণৰূপে সঁচা, পুৰণি নিয়মত যি যি লিখা আছে এইটো আচলতে আমাৰ নিজৰ লাভৰ বাবে। পুৰণি কালত যি ঘটিলে এইটোৰ পৰা, এই সব কাহিনীৰ পৰা বহুত শিকাব পাৰোঁ। আৰু বাইবেলত এইটো লিখা আছে পুৰণি নিয়মত, পুৰণি নিয়ম দ্বাৰাই এই পৰিত্ৰাণৰ পথ দেখা যাব, ঈশ্বৰে এই জ্ঞান দিব পাৰে পুৰণি নিয়মৰ পৰা যাতে পৰিত্ৰাণ আমি পাওঁ। তো সেইকাৰণে মই কওঁ এইটো পুৰণি নিয়মৰ শুভবাৰ্তা। যীশুখ্ৰীষ্টৰ নাম লিখা নাই, কিন্তু এইটো একে বিষয়, নুহ আৰু তেওঁৰ কাল ঠিক আমাৰ কালৰ দৰে। সো আমি পঢ়ো আদি পুস্তক 6 অধ্যায় আৰু 17-18 পদ। লিখা আছে, আৰু চোৱা, আকাশৰ তলত প্ৰাণবায়ু থকা সকলো প্ৰাণীকে বিনষ্ট কৰিবৰ নিমিত্তে মই পৃথিৱীলৈ জল প্লাৱন আনিম। পৃথিবীত থকা সকলোৱে প্ৰাণত্যাগ কৰিব, কিন্তু তোমাৰ সৈতে মই মোৰ নিয়মটি স্থিৰ কৰিম। তুমি তোমাৰ পুত্ৰবিলাকক, তোমাৰ ভাৰ্যাক আৰু তোমাৰ বোৱাৰীবিলাকক লগত লৈ জাহাজত উঠিবা। আমেন। এই সৰু দুটা পদ আচলতে এই কাহিনী এইটো খুবই জনজাত, প্ৰায় মানে সব খ্ৰীষ্টান মানুহে জানে, আনকি মাজে মাজে বেলেগ ধৰ্মৰ মানুহ এই কাহিনী শুনিছিলে বহুদিনৰ আগতে। তো প্ৰচাৰ কৰাৰ আগত মই এটা প্ৰশ্ন কৰোঁ সকলোৰে কাৰণে, আপোনালোকে এই কাহিনী বিশ্বাস কৰে নেকি, যে আগতে এইটো আচলতে ঘটিছে? কাৰণ মই জানো আৰু মই শুনিছিলোঁ বহুত মানুহে আনকি খ্ৰীষ্টানৰ মাজত এই কথা বিশ্বাস কৰা নাই যে আচলতে এই জলপ্লাৱন, এই বানপানী ঘটিলে গোটেই জগতত, সব জাগা পানীৰ তলত আছিল আদিতে, কিন্তু এইটো ঈশ্বৰৰ বাক্য। মই জানো বহুত মানুহৰ সন্দেহ থাকে, বহুত মানুহৰ বিশ্বাস নাই এইটোৰ ওপৰত, ক'ব যে মই যীশুখ্ৰীষ্ট বিশ্বাস কৰোঁ কিন্তু পুৰণি নিয়মত বহুত লিখা আছে যে মোৰ বিশ্বাস নাই। আচলতে এইটো সম্পূৰ্ণ ভুল। বাইবেলত প্ৰত্যেক কথা, প্ৰত্যেক শিক্ষা শুদ্ধ হয়। বাইবেলৰ মাজত কোনো মানে মিছা কথা নাই, বাইবেলৰ মাজত কোনো ভুল নাই, ভুল নাথাকে। ঈশ্বৰে আচলতে মিছা কথা ক'ব নোৱাৰে। ঈশ্বৰ এজন মিছলীয়া নহয়, ঈশ্বৰ সত্য ভাল পাওঁ, ঈশ্বৰ সদায় সত্যতা আমাক দিয়ে। বাইবেলত যিকোনো ঘটনা, যিকোনো কথা, যিকোনো শিক্ষা আমি পাওঁ এইটো ঈশ্বৰৰ পৰা, এইটো সন্মান কৰিব লাগিব আৰু বিশেষকৈ বিশ্বাস কৰিব লাগিব। কাৰণ আজি মোৰ মূল বিষয় হৈছে এই বানপানী, এই শাস্তি যি ঈশ্বৰৰ পৰা আহিছে এইটো আকৌ হ'ব অলপ বেলেগ। এই প্ৰথমবাৰ পানী আছিল, এই দ্বিতীয়বাৰ, এই শেষবাৰ জুই। তো আমি চাওঁ ঈশ্বৰে কি ক'লে ইয়াতে। এইটো বুজি পালে পৰিত্ৰাণৰ পথ দেখা যায়, বুজি পাব। সোতৰ পদ এইটোৰ কিছু শব্দবিলাক আছে, মানে এক এককৈ আমি চাওঁ। প্ৰথম শব্দ চোৱা কৈছে, আৰু চোৱা এনে এটা শব্দ যে আচলতে এইটো আমাৰ মানে যেন আমি গুৰুত্ব দি শুনো, যেন আমি মন দি শুনো, এইটো লিখা আছে চোৱা। মোৰ প্ৰথম বিষয় নুহৰ সময়ত আচলতে কি হৈছিলে। নুহ এজন ভাৱবাদী, নুহ এজন ঈশ্বৰৰ ভকত, নুহ এজন বিশ্বাসী মানুহ, ধাৰ্মিক মানুহ। কিন্তু তেওঁৰ কালত, মই অলপ চুটি কওঁ, তেওঁৰ কালত এনে এটা অৱস্থা আছিল, সব জাগাতে পাপ পূৰ্ণ, সব মানুহে অপৰাধ কৰিছে। আনকি লিখা আছে বাইবেলত এই ছ অধ্যায়ত যে ইমান পাপ আছিল মানুহৰ মনত, অকল বেয়া চিন্তা, অকল অপৰাধ, অকল এই মানে পাপৰ ভাৱ চলি আছিলে। আৰু এইটোও লিখা আছে তাতকৈ বেছি হৈছে মানুহৰ ইচ্ছা, এইটোও লিখা আছে প্ৰত্যেক ইচ্ছা, প্ৰত্যেক অন্তৰৰ বিষয় ভাল নাছিল, খুব বেয়া হৈ গৈছে। আদম আৰু ইভৰ পিছত, আদম হাৱাৰ পিছত বাইবেলত এইটো স্পষ্টকৈ দেখা যায়, মানুহৰ মন, মানুহৰ প্রাণ নষ্ট হৈ গৈছে, অকল পাপ করে, ধার্মিক কাম করা নাই, ধার্মিক চিন্তা নাই, ধার্মিক ইচ্ছা নাই, সেই কারণে ঈশ্বর সিদ্ধান্ত ললে এই গোটেই জগত ইমান পাপপূর্ণ অবস্থা মই ধ্বংস করো, মই একেবারে ধ্বংস করো, যাতে এটু ভাঙা হয়ে যাব, যাতে সব মানুষে মরিব, সব প্রাণ বায়ু উড়ি যাব, ডুবি মরিব, প্রত্যেক প্রাণী, প্রত্যেক মানুষ, প্রত্যেক জীব জন্তু। বাইবলের মাজত এই এই অধ্যায়ের মাজত এটাও লেখা আছে ঈশ্বর ঢুক পালে, ঈশ্বরের মানে বেয়া লাগিছে, এই মানে বিশৃঙ্খলতা, এই মানে পাপর অবস্থা, তেওঁর চকু ইমান শুদ্ধ, ইমান পুণ্য, ইমান পবিত্র, পাপর ফালে চাব নয়, ঈশ্বর প্রত্যেক পাপ ঘিন করে, বেয়া পায়। সে কারণে কইছে এই বানপানী এদি গুটে জগৎখন ধ্বংস করো, শেষ করো। কিন্তু এটাও লিখা আছে এজন ব্যক্তি আছিল নুহ, আর তেওঁর পরিয়াল ঈশ্বর বাছি ললে, ঈশ্বর কলে, এটু লিখা আছে ঈশ্বরের দয়া নুহর উপর রয়েছিল। তো তার পিছত একশো বছর পিছত ঈশ্বর বহু সময়ের কারণে রকি আসলে ধৈর্যশীল, ঈশ্বর আসলতে ক্রুদ ধীর, মানে ঈশ্বরে খুব সহজেই মানে খঙাল নহয়, ঈশ্বর শাস্তি খুব বেগেরে নাহে, ঈশ্বর বহু সময় বহু বছর রকিব পারে। আর প্রায় একশো বিশর বছর পিছত এই বানপানী আহিছে, ঈশ্বরে কিন্তু কলে নুহ তুমি আর তোমার পরিয়াল একটা ডাঙর মানে জাহাজ আসলতে লিখা আছে কিন্তু জাহাজ না ঠিক, অকল একটা বাকসর নিচিনা ইমান ডাঙর, তুমি তোমার পরিয়াল আর সব জীব জন্তু, সব জীব জন্তুর পরা দুজন দুজন কই এটার ভিতর থাকিব বানপানীর সময়ত, সকল কিছু মানুষ শহর পর্বত ডুবি মরিব, মই শেষ করু। কিন্তু যিকোনোয়ে এই ইংলিশত আর্ক বলি কয়, আর্কর ভিতর জাহাজের ভিতর যিকোনোয়ে থাকে মই বসাম, নিরাপদ থাকিব। তো বানপানী আহিছে হঠাৎ করে, ঈশ্বরে এদিন কলে নুহ মানে খুব বেগেরে যাও, বেগেরে যাব লাগিব, বানপানী মই পতাম, আজি হব। এই দিনের পরা চল্লিশ দিন লৈকে এই আকাশের বরষুণ আর আনকি তলর পরা পানি মানে উপর আহিছে, এই গোটেই জগত ডুবি মরিলে। আর প্রায় এক বছর পিছত এই জাহাজ আকৌ মানে নামি আহি আর এই পরিয়াল উলি আহিলে। এইটু আসলতে এই এই কাহিনীর ভিতর দুটো বিষয় আছে, শাস্তি আর দয়া। এই ঘটনার পরা আমি শিকিব পারো শাস্তি লয় আর দয়া লয়। ঈশ্বরের শাস্তি নিশ্চয় আছে, ঈশ্বর বিচার, কিন্তু আমিও শিকো এই অধ্যায়ের পরা ঈশ্বরের দয়া, এইটার উপর আজি রাতে আমি প্রচার করো। তো এই প্রথম শব্দ সুয়া, সুয়া ঈশ্বর কিহর কারণে কইছে সুয়া, সুয়া কবলৈ কিয়, সুয়া আসলতে কব লাগিব কারণ মানুষের অবস্থা মানে ইমান, মানুষের মনত ইমান মানে নষ্ট হয়ে গৈছে যে মানুষে সহজে বুঝি না পায় ঈশ্বরের শাস্তি, মানুষের নিজের বিপদ বুঝি না পায়, গম না পায়। এই কারণে প্রথমতে কব লাগিব সুয়া, যাতে মানুষে মানে মন দি শুনিব পারে। আসলতে প্রত্যেক দেশ, প্রত্যেক জায়গা, প্রত্যেক জাতি পাপর মাজত জীবন যাপন করে, পাপর বিপদ গম না পায়, ঈশ্বরের খং ঈশ্বরের ক্রোধ গম না পায়। কিন্তু এটি খুব প্রয়োজন। নূহ গম পাইছিলে, কিন্তু তেওঁর পরিয়ালের বাহিরত কোনেও বিশ্বাস করা নাই। আসলতে কারণটো হৈছে মানুহে এই জগতৰ বিষয়, এই জগতৰ বস্তু, এই জগতৰ কাম ব্যস্ত আছে। বর্তমান যি হয়, বর্তমান যি আছে, মানুহে মানে বেশিভাগ এইটোৰ ওপৰত ভাবে। যেনে কিছুমান মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ কথা হৈছে চাকৰি, বেলেগ মানুহৰ বাবে লেখাপড়া, বেলেগ মানুহৰ বাবে পইচা বা পৰিয়াল, বেলেগ মানুহৰ বাবে নিজৰ আনন্দৰ বিষয়, এই খানা, এই কাপোৰ, নতুন মোবাইল, নতুন মটৰচাইকেল, এইসব বস্তু বৰ্তমান থাকে। এইটো আমাৰ মানে আসল মানে শাৰীৰিক চকু চাব পাৰে এই বস্তু। কিন্তু নূহ খুব মানে বেলেগ এজন ব্যক্তি আছিল। দুটা বাইবেলৰ পদ আছে নতুন নিয়মত এই বিষয়ত। প্ৰথম হৈছে মঠি 24 অধ্যায় 24:24। নূহৰ কালত, নূহৰ কালৰ অৱস্থা ভালকৈ জানিছিলে। কিন্তু নূহৰ দিন যেনে মানুহৰ পুত্ৰৰ আগমন তেনে হব, কিয়নো জল প্লাবনৰ আগে নাই, আগে নূহ জাহাজত সোমোৱা দিনলৈকে যেনেকৈ মানুহবিলাকে ভোজন পান কৰি বিয়া কৰি বিয়া দি আছিল, আৰু জল প্লাবন আহি সকলোকে উটুৱাই নিনিয়লৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব। ইয়াতে লিখা আছে নূহৰ সময়ত সব মানুহে কি কৰিলে, বিয়া কৰিলে, ভোজন পান কৰিলে, কুঁৱ বুঁৱ কৰিলে, আনন্দ কৰিলে, নাচ গান কৰিলে, কিন্তু ভৱিষ্যতলৈ কেতিয়াও মানে ভাবা নাছিল ঈশ্বৰৰ ক্ৰোধ আহিব, ঈশ্বৰৰ শাস্তি আহিব। এই জগতৰ মানে বস্তুলৈ ব্যস্ত। আৰু এটা পদ আছে ইব্ৰী 11:7, এইটো নূহৰ অৱস্থা। ইব্ৰী 11:7, বিশ্বাসৰ গুণে নূহে ভাবি বিজয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজেই বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। দেখিছেনে, নূহ আৰু তেওঁৰ কালৰ মানুহ ইমান পাৰ্থক্য। সব বেলেগ মানুহে ব্যস্ত আছিল এই সৰু সৰু বিষয় লৈ,
নুহ ভৱিষ্যত ভালকৈ জানিছিলে, ঈশ্বৰৰ বিষয়, এই আত্মিক বিষয় ঈশ্বৰৰ শাস্তিলৈ ভালকৈ ধৰিব পাৰিছিলে, আৰু সেইকাৰণে তেওঁৰ বিশ্বাস থাকৰ বাবে এটা জাহাজ নিৰ্মাণ কৰিলে, আৰু তেওঁৰ পৰিয়াল মানে ৰক্ষা কৰাৰ বাবে এইটো মানে প্ৰস্তুত কৰিলে, প্ৰস্তুত হৈছে, সাজু হৈছে, যাতে সেইদিন আহিব বাকী কোনো কাম নাথাকে, ঈশ্বৰৰ ক্ৰোধ আহিলে এই পৰিয়াল নিৰাপদ থাকিব। তো আচলতে মই কৈ আছো এই ডাঙৰ পাৰ্থক্য আজিকালি এতিয়াও ৰৈ আছে। কিছুমান মানুহ আছে ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ শাস্তি যে ভৱিষ্যত হ'ব ভালকৈ বুজি পায়, কিন্তু সেই মানুহজন কম। বেছিভাগ মানুহেই ঠিক নুহৰ সময়ৰ দৰে বিয়ে কৰি আছে আৰু ভোজন পান কৰি আছে আৰু নিজৰ জীৱনত ব্যস্ত, এই মানে বেতন পোৱা, এই মানে স্বাস্থ্য পোৱা, এই বন্ধু পোৱা, বা যিকোনো আমেৰিকালৈ যোৱা যিকোনো বেলেগ বিষয়, সৰু সৰু বিষয়, এই চকেদি এইটো মানে দেখা যায় মানুহে এইটো বেছি ভাল পায়। কিন্তু যি আত্মিক বিষয় আছে যে ভৱিষ্যত, এই চকুৱেদি দেখা নাযায়, অকল বিশ্বাস দ্বাৰাই দেখা যাব, এই মানুহৰ মনত নাথাকে। সেইকাৰণে বেছিভাগ মানুহে প্ৰস্তুত নহয়। তো ভৱিষ্যত কি হ'ব এইটো গুৰুত্বপূৰ্ণ, এইটোৰ ওপৰত চিন্তা কৰিব লাগে। বৰ্তমান বেছি গুৰুত্বপূৰ্ণ নহয়, ভৱিষ্যত গুৰুত্বপূৰ্ণ। এটা উদাহৰণ, যদি আপোনাৰ ফ্ৰিজ নষ্ট হৈ গৈছে, বেয়া হ'ল, আপোনাৰ ফ্ৰিজ কাম কৰা নাই আৰু আপোনাৰ অলপ মন আছে এইটো মেৰামত কৰিবলৈ, ঠিক কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু হঠাৎ বুজি পায় আপোনাৰ ঘৰ, গোটেই ঘৰ জুইত পৰি আছে, এক মিনিট বা দুই মিনিটৰ পিছত এইটো ধ্বংস হৈ যাব, আপুনি আপোনাৰ ফ্ৰিজ ঠিক কৰিব, এইটো পেলাই দিব, এইটো ত্যাগ কৰিব, বাহিৰত মানে খুব বেগেৰে যাব বিপদৰ কাৰণে? এইটো নুহৰ অৱস্থাত, নুহৰ কালত আমাৰ জীৱন এনেদৰে হয়। আমাৰ জীৱন খুবই মানে চুটি, সৰু, এদিন এইটো শেষ হৈ যাব, মৃত্যুৰ পিছত বিচাৰ হ'ব, এই বিপদৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ কাম বুজিব লাগিব, ভয় কৰিব লাগিব। আৰু এজন মানুহৰ আপত্তি থাকিব পাৰে, মোৰ মনত শুনিব পাৰোঁ এই প্ৰশ্ন, নুহৰ সময়ত আচলতে ঈশ্বৰে মানে কাক এই সতৰ্ক কৰিলে, সতৰ্ক দিছে, অকল নুহ না গোটেই পৃথিৱী? তো এইটো এটা আপত্তি, এইটো এটা অভিযোগ, কাৰণ মানুহে প্ৰায় চিন্তা কৰে ঈশ্বৰেই মানে আমাক সহায় নকৰে, ঈশ্বৰে এই কথা এইটো হোৱাৰ আগত মানে ঈশ্বৰ এই কথা নকয়, এই শাস্তি আহিব। আচলতে মই ভাবোঁ এইটো ভুল, কাৰণটো হয় আচলতে ঈশ্বৰে দিব নালাগে, ঈশ্বৰ সতৰ্ক মানে কাৰোবাক সতৰ্ক কৰিব নালাগে। যদি তেওঁৰ ইচ্ছা হয় এক মুহূৰ্তত ঈশ্বৰে গোটেই জগতখন ধ্বংস কৰিব পাৰে, মাৰিব পাৰে, শেষ কৰিব পাৰে যদি ইচ্ছা, কিন্তু ঈশ্বৰ দয়ালু, ঈশ্বৰ ভিতৰত মায়া আছে, স্নেহ আছে, সেইকাৰণে ঈশ্বৰ বাৰে বাৰে সতৰ্ক কৰিলে তেওঁৰ ক্ৰোধ লৈ।
এই বিপদ লয় ভবিষ্যত লয়।
প্ৰব্লেমটো হৈছে, আচলতে সমস্যাটো হৈছে মানুহে নুশুনে, মানুহে বিশ্বাস কৰা নাই।
সেইকাৰণে লিখা আছে চোৱা চোৱা ঈশ্বৰৰ তৰ্ক শুনিব লাগিব, চব মানুহৰ কাৰণে প্ৰয়োজন, চাব লাগিব, বুজিব লাগিব।
নোহোৱাৰ সময়ত মোৰ মনত, বাইবেলত লিখা নাই কিন্তু মোৰ মনতে আচলতে এইটো ঘটিলে, চবে বুজি পালে ঈশ্বৰৰ ইচ্ছা কি, ঈশ্বৰে মানে খঙত আছে, ঈশ্বৰৰ ক্ৰোধ এটা সতৰ্ক আছে। কাৰণ বাইবেলত লিখা আছে নোহ এজন প্ৰচাৰক, প্ৰচাৰক আছিল, এজন মানে ধাৰ্মিকতাৰ প্ৰচাৰক, ধাৰ্মিকতালৈ প্ৰচাৰ কৰিছিলে। কিন্তু লিখা আছে তেওঁৰ কালত চব মানুহে পাপপূৰ্ণ, চব মানুহৰ ব্যৱহাৰ ইমান বেয়া, কিন্তু তেওঁ ধাৰ্মিকতালৈ প্ৰচাৰ কৰিলে। সেইকাৰণে মোৰ মনত আচলতে নোহ চব মানে চবকে সতৰ্ক কৰিলে ঈশ্বৰৰ কাৰণে, ঈশ্বৰ তেওঁক পতাই দিলে। আৰু এটা কাৰণ আছে, বাইবেলত লিখা আছে এজন মানুহ ইনক, ইনক ঈশ্বৰৰ লগত খোজকাঢ়িলে, ঈশ্বৰৰ লগত মানে চলাচল হল। এইটোও লিখা আছে নোৱা মানে নোহ তেওঁৰ অৱস্থা একেই আছিল, ঈশ্বৰৰ লগত খোজকাঢ়িলে, ঈশ্বৰৰ লগত চলাচল হল, এটা বন্ধুত্ব আছিল। ইনক এনেই মানে ইমান খুব ধান এজন প্ৰচাৰক, খুব মানে খাৰহা এটা বাৰ্তা দিলে ইনক। যিহুদা নতুন নিয়মত যিহুদা লিখা আছে এদিন ঈশ্বৰ আহিব হাজাৰ হাজাৰ দূত লয় আৰু পাপী মানুহৰ ওপৰত পাপ কামৰ বাবে শাস্তি দিব। ইনক খুব সতৰ্ক কৰিলে চবে, চবকে। সেইকাৰণে মই ভাবোঁ নোহ ঠিক তাৰ দৰে জীৱন যাপন কৰিলে আৰু চব মানুহৰ লগত আলোচনা কৰিলে, প্ৰচাৰ কৰিলে, জনাই দিলে এই বিপদ লৈ। আৰু বাইবেলৰ মাজত এইটো প্ৰায় দেখা নাযায় যে মানুহৰ মূল সমস্যা হৈছে এই বিপদ শুনা নাই। মানুহৰ সমস্যা আচলতে হ'ল বিপদ, বিপদৰ বিষয় শুনাৰ পিছত গুৰুত্ব নিদিয়ে, এই কথা পেলাই দিয়ে। এটা বাক্য হিতোপদেশ 22 অধ্যায় দেখা যাব মানুহে কি কৰে যেতিয়া ঈশ্বৰে সতৰ্ক কৰে, মানুহে কি কৰে। হিতোপদেশ 22 অধ্যায় 3 পদ, বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়। এইটো জ্ঞানী মানুহ বিপদ দেখি, বিপদ শুনি লুকাই থাকিব, কিন্তু নিৰ্ভুদে আগলৈ গৈ দুখত পৰে। এইটো পাপী মানুহৰ অৱস্থা, নিৰ্ভুদ, মূৰ্খ, ঈশ্বৰৰ কথা বিশ্বাস কৰা নাই, ঈশ্বৰৰ শাস্তি ভয় নকৰে, এইটো শুনে এইটো দেখি আগলৈ গৈ ধ্বংস হৈ যাব, দুখত পৰে। এইটো বাইবেলৰ কথা। আৰু হ'ব পাৰে আপোনাৰ জীৱন, আপোনাৰ নিজৰ অভিজ্ঞতা অৰ্জন কৰিলে, এই অভিজ্ঞতা মোৰ নিজৰ জীৱনত বাৰে বাৰে হৈছে। মই ভাল কাম আৰু সৎ কাম জানিছিলোঁ, মই জানো এইটো পাপ, তথাপি কৰোঁ, এইটো কৰাৰ পিছত, পাপ কৰাৰ পিছত ঈশ্বৰৰ শাস্তি আহিব, দুখ পাব। মোৰ নিজৰ অভিজ্ঞতা আছে, সবৰ আছে, ঈশ্বৰৰ ভয়ানক শাস্তি শুনাৰ পিছত মানুহে এতিয়াও পাপ কাম কৰি আছে, ভয় নাই। দ্বিতীয় শব্দ আদি পুস্তক 6 অধ্যায় 17 পদ, আৰু চোৱা আকাশৰ তলত প্ৰাণবায়ু থকা সকলো প্ৰাণীকে বিনষ্ট কৰিবৰ নিমিত্তে মই পৃথিৱীলৈ জল প্লাৱন আনিম। এই শব্দ মই পৃথিৱীলৈ
জল প্লাবন আনিম, বানপানী আনিম।
কোনে কৰিব? ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰ। আচলতে আৰু মানে স্পষ্ট দেখিলে এই শব্দ মই মানে এটা বিশেষ শব্দ হয়, অকল মই নহয়, মানে মই নিজেই কৰোঁ, মই নিজেই জল প্লাবন ফটোৱাও। কারণটো হয় যদি বানপানী হয় চহৰত মানে বিপদ হব পাৰে বা দেশত বিপদ হব পাৰে, কিন্তু গোটেই জগতৰ বিপদ নহব। এটা বানপানী ইমান ডাঙৰ নাই, পৰ্বত আছে, এইটোৰ ওপৰত নিৰাপদ জাগা থাকে। কিন্তু এইটো ঈশ্বৰৰ, ঈশ্বৰেই নিজেই কৰে। আমেৰিকাত কিছুমান মানুহে আছে যে এই কথা বিশ্বাস কৰা নাই। বহুত আগতে, হাজাৰ হাজাৰ বছৰ আগতে তেওঁলোকে কয় ঈশ্বৰে কৰা নাই, এইটো অকল কাহিনী, আচল নহয়, আচলতে হোৱা নাই। কিন্তু এইটো হৈছে, এইটো নিশ্চয় আচৰিত কথা, এইটো নিশ্চয় মানুহৰ বাবে অসম্ভৱ, অসাধ্য। কিন্তু ঈশ্বৰে যিকোনো কাম কৰিব পাৰে, ঈশ্বৰে সৰ্বশক্তিমান হয়। সেইকাৰণে যদি ঈশ্বৰ এই জগত সৃষ্টি কৰিব পাৰে, ইমান পানী পতাব পাৰে, এইটো সম্পূৰ্ণৰূপে ডুবি মৰিব। ঈশ্বৰে ক'লে মই নিজেই কৰোঁ, মই এই জল প্লাৱন পতোৱাম, এইটো ঈশ্বৰৰ কাম। মানুহে আচলতে ঈশ্বৰৰ বিচাৰ মানে অগ্ৰাহ্য কৰে, গ্ৰহণ নকৰে। এইটো ঠিক ছয়তানৰ কাম। ছয়তান আদিতে হাৱাৰ কাণত কি কৈছিলে? ছয়তানে ক'লে তুমি যদি খোৱা, তুমি মৰা নাই, তুমি যদি কোৱা একো বিপদ নহব, তুমি জীৱিত থাকিবা। এইটো ছয়তানৰ প্ৰথম মিছা কথা, প্ৰথম চালাকি। আৰু ছয়তান আজি সকলোৰ কাণত ফিচ ফিচ কৰি আছে, ভয় নাই, বিপদ নাই, নৰক নাই। এইটো আচলতে এটা মানে দুখৰ বিষয়, বহুত মানুহে আমেৰিকাত বৰ্তমান নৰক বিশ্বাস নকৰে। আনকি চাৰ্চৰ মাজত, খ্ৰীষ্টানৰ মাজত কিছু কিছু দল আছে নৰকৰ বিষয় এৰি দিয়ে, নৰকৰ বিষয় পেলাই দিয়ে। তেওঁলোকে ক'লে ঈশ্বৰ ইমান খঙাল নহয়, ঈশ্বৰ সদায়ৰ বাবে শাস্তি নিদিয়ে। বাইবেলত লিখা আছে নৰক এইটো অনন্ত, অনন্ত জুই, সদায়ৰ বাবে জ্বলিছে, সদায়ৰ বাবে ৰৈ আছে মানুহৰ পাপ কামৰ কাৰণে। এইটো ছয়তানৰ কথা, ছয়তানৰ শিক্ষা। মোৰ নিজৰ জীৱনত, মোৰ নিজৰ মণ্ডলীত এজন ল'ৰা আছিল, ডেকা ল'ৰা। তেওঁৰ দেউতা এজন পালক, তেওঁৰ দেউতা মানে প্ৰচাৰ কৰে, কিন্তু এই ল'ৰা বাইবেলৰ কথা অগ্ৰাহ্য কৰে, বাইবেল গ্ৰহণ নকৰে। আৰু অকল এটা কাৰণ আছে, এই ডেকা ল'ৰাক সুধিলে কাৰণটো কি, তেওঁ ক'ব নৰকৰ কাৰণে, নৰক মই বিশ্বাস কৰা নাই, যীশু শিক্ষা দিলে নৰক আছে, সেইকাৰণে এই বাইবেল মই গ্ৰহণ নকৰোঁ। আচলতে এইটো মানুহৰ ভুল, কাৰণ বাইবেলত লিখা আছে মানুহৰ চকুত ভয় নাই, ঈশ্বৰৰ শাস্তিৰ কাৰণে ভয় নকৰে। ঈশ্বৰ সব বিচাৰ, ঈশ্বৰ সব ধাৰ্মিকতা বুজি নাপায় আৰু পেলাই দিয়ে। আনকি কিছুমান মানুহে মই ভাবোঁ ঠিক নোহোৱাৰ সময়তে হাঁহে এই বিষয়লৈ, দণ্ডলৈ, শাস্তিলৈ হাঁহে। আচলতে ইমান সাহস আছে, ইমান মানে বেয়া ব্যৱহাৰ আছে, এই শাস্তি বা বিচাৰৰ বিষয় শুনি
ধেমালি করে, হাঁহি থাকে। বাইবেলত একটা কাহিনী আছে, লুট লুট এজন ধার্মিক মানুহ, এজন বিশ্বাসী মানুহ, সদম আৰু গোমৰৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ ভৰিব, ঈশ্বৰৰ জুই ভৰিব, একেবাৰে ধ্বংস হৈ যাব। কিন্তু ৰাতিপুৱাত, খুব ৰাতিপুৱাত, এই লুটে গৈ দুজন ল'ৰা মানে মাতি আনিলে, মাতি আনিবলৈ। কিন্তু তেওঁৰ ইচ্ছা নাছিল, তেওঁলোকৰ ইচ্ছা নাছিল, কাৰণ তেওঁলোকৰ মতে এইটো আচলতে আচল নহয়, হাঁহি আছে, হাঁহি আছে। এই দণ্ড নাহিব, এই শাস্তি নাহিব, এই আকাশৰ পৰা জুই পৰিব, ইমান মানে সাহস, ইমান ভয় নাই। আৰু আজিকালি এইটোও হৈছে। কিন্তু যীশুখ্ৰীষ্ট এটা কথা ক'লে, যিজনে বৰ্তমান হাঁহে ভৱিষ্যত ক্ৰন্দন হ'ব, ভৱিষ্যত খান্দিব। এইটো খুব সহজ শিক্ষা, শুনিছেনে? যীশুখ্ৰীষ্ট কি ক'লে, এই কালত এতিয়া যদি হাঁহে ভৱিষ্যত কান্দিব, যিজনে পাপৰ কাৰণে কান্দি আছে বৰ্তমান, ভৱিষ্যতত মানে বিশ্ৰাম পাব, অনন্ত জীৱন পাব, সুখ পাব। তো যীশুখ্ৰীষ্ট তেওঁৰ কথা একেবাৰেই মানে ঠিক, শুদ্ধ। আৰু নোহোৱাৰ সময়ত ঈশ্বৰে ক'লে, মই কৰি আছোঁ এই কামটো, মই এই জল প্লাৱন পতাইছোঁ। আচ্ছা, তৃতীয় শব্দ, সোতৰ পদ, জল প্লাৱন মানে বানপানী। এই শব্দ এইটোও গুৰুত্বপূৰ্ণ। এইটোৰ পৰা আমি বহুত মানে ভাল শিক্ষা পাওঁ। বানপানী আচলতে অৰ্থ কি? ঈশ্বৰে যিকোনো মানে উপায় উলিয়াব পাৰিছিলে মানুহক মাৰিবলৈ, এই জগতখন ধ্বংস কৰিবলৈ, কিন্তু এটা বানপানী মানে পাছিলে, এটা বানপানী সিদ্ধান্ত ল'লে বানপানী হ'ব। কিহৰ কাৰণে? বানপানীৰ অৰ্থ কি? বানপানী এইটো খুব ভাল এটা উদাহৰণ। এই প্ৰথমবাৰ পানীৰ কাৰণে পানী এদি সকলো কিছু ডুবি মৰি গ'ল। এইটোৰ অৰ্থ হৈছে সম্পূৰ্ণ আৰু খুব মানে হঠাৎকৈ এই বিচাৰ হ'ব। বানপানী মানে লাহেকৈ নাহে, বানপানী বৰষুণ ঠিক দিয়াৰ পিছত মানে চব ফালৰ পৰা ওপৰে উঠে, চব কিছু ডুবি মৰে। বানপানী ইমান বেগেৰে যায়, হঠাৎকৈ হয় আৰু সম্পূৰ্ণৰূপে মানে কোনো নিৰাপদ থকা জাগাৰ নাই। যদি আমি ভাবোঁ নোহোৱাৰ সময়ত এইটো লাহেকৈ হৈছে, এইটো আচলতে ভুল। সাত অধ্যায় এঘাৰ পদ লিখা আছে, নোহোৱাৰ বয়সৰ 600 বছৰৰ দ্বিতীয় মাহৰ সোতৰ দিনৰ দিনা মহাজলৰ সকলো ভুমুক ভাগিল আৰু আকাশৰ দুৱাৰবোৰো মুকলি হ'ল। কি লিখা আছে? অকল বৰষুণ নহয়, সাধাৰণ বৰষুণ নহয়, লিখা আছে সকলো মহাজলৰ সকলো ভুমুক, মানে অকল নদীৰ পৰা নাহিলে, অকল আকাশৰ পৰা নাহিলে, তলৰ পৰা এই জগতৰ খুব মানে গভীৰত এই মানে ইমান জল আছিল, ইমান পানী আছিল, এই ভুমুক লৈ মানে ভুমুক দৰে ওপৰে উঠিছিলে, তলৰ পৰা আৰু ওপৰৰ পৰা ইমান পানী। ঈশ্বৰে আচৰিতভাৱে কাম কৰিলে। এই শাস্তি সাধাৰণ নাছিলে, এইটো এটা মানে আচৰিত কাম, আশ্চৰ্য কাম ঈশ্বৰে কৰিব পাৰে। মই ভাবোঁ যে প্ৰত্যেক চহৰ মানে
এক এককৈ ধ্বংস হৈ গৈছে। এই বানপানী দেখাৰ পিছত ইমান পানী আহিছে, কোনো সময় নাই, একো সময় নাই নিজকে মানে বচাবলৈ বা বেলেগ চহৰত এই মানে খতা দিবলৈ, জনাই দিবলৈ, বিপদ আহিছে, বিপদ আহিছে, এইটোৰ কোনো সময় নাই। যেতিয়া ঈশ্বৰে শাস্তি পতায়, এইটো শেষ, আৰু কোনো সুযোগ নাই, আৰু কোনো উপায় নাই। কাৰণ বাইবলৰ মাজত এইটো সদায় এনেদৰে হয়। যীশুখ্ৰীষ্ট কি ক'লে? নোহোৱাৰ সময়ত চবে ভোজন পান কৰি, বিয়া কৰি, নাচ গান কৰি, আনন্দ কৰি, আৰু হঠাৎকৈ নিনিয়লৈকে বুজি পোৱা নাই, হঠাৎকৈ ধ্বংস হৈ গ'ল। বাইবলৰ মাজত লিখা আছে বিচাৰ দিন কেনেকৈ আহিব, বিজুলীৰ নিচিনা। যীশুখ্ৰীষ্ট এক মুহূৰ্তত যীশুখ্ৰীষ্ট ঘূৰি আহিব, উভতি আহিব। এইটোও লিখা আছে এটা ভূমিকম্প, ভূমিকম্পৰ নিচিনা। যেতিয়া ভূমিকম্প হয়, এক ছেকেণ্ডত এই গোটেই চহৰ পৰিব পাৰে, চব মানে খুব শক্তি বিল্ডিং এক ছেকেণ্ডত পৰিব পাৰে এটা ভূমিকম্প হ'লে। ঈশ্বৰৰ ক্ৰোধ, নৰক, ঈশ্বৰৰ শাস্তি এনেদৰে হয়, খুব বেগেৰে আহে, আৰু কোনো সুযোগ নাই। এটা কথা আছে হিতোপদেশ 29, হিতোপদেশ 29 অধ্যায় এক পদ, যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজ ডিঙি থৰ কৰে বা থান কৰে, মেৰামত কৰিব নোৱাকৈ তেওঁ হঠাৎ ভগ্ন হ'ব। হঠাৎ বাৰে বাৰে ঈশ্বৰৰ সতৰ্ক শুনিছিলে, বাৰে বাৰে ঈশ্বৰে মানে উপদেশ দিলে এই কামটো কৰিব নালাগে, এই বেয়া কাম হয়, পাপ কাম হয়, বাৰে বাৰে শুনিছিলে, আৰু হঠাৎ কয় ভগ্ন হৈ পৰিব, ভংগ হৈ গৈছে, নষ্ট হৈছে। ঈশ্বৰৰ শাস্তি সদায় এনেদৰে হয়। তো আজি মই কওঁ, হাজাৰ হাজাৰ মানুহ আচলতে সিহঁতৰ নিজৰ শেষ দিন নাজানে, আৰু এদিন হঠাৎ কয় এই টোপনিৰ পৰা উঠি নৰকত হঠাৎ কয়। আৰু এইটো হঠাৎ কয় হয়, কিন্তু এইটোও সম্পূৰ্ণৰূপে আহিব। নৰক এইটো সৰু এটা মানে জুইৰ নিচিনা নহয়, বাইবেলত লিখা আছে এইটো এটা মানে সাগৰ নিচিনা, জুইৰ সাগৰ। ইমান পানী আছিল আৰু ইমান জুই হ'ব। এইটো লিখা আছে নৰক এটা খুব মানে তলতীয়া জায়গা, খুব তলৰ পৰা হয় আৰু খুব মানে গভীৰ, ইমান গভীৰ মানে 10 ফুট 20 ফুট 30 ফুট, অলপ মানে পোহৰ আহে, অলপ শান্তি পাব পাৰে, বেলেগ মানে কোনো আনন্দৰ কথা শুনিব পাৰে। কিন্তু নৰক ইমান গভীৰ, কোনো আনন্দ নাই, কোনো পোহৰ নাই, আশা নাই, সম্পূৰ্ণৰূপে ঈশ্বৰৰ শাস্তি। সেইকাৰণে মোৰ মনত এই জল প্লাৱনৰ শব্দ শুনা গৈছে, লিখা হৈছে বানপানী, ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ খং এনেদৰে হয়। আৰু দুটা বিষয়, কিন্তু এই দুটা বিষয় উত্তৰ পদত, আৰু এইটো আচলতে ভাল কথা, দয়ালয়, বিচাৰ লয় আৰু দয়ালয় শিকিব পাৰোঁ। দয়ালয় কি লিখা আছে? কিন্তু তোমাৰে সৈতে মই মোৰ নিয়মটি স্থিৰ কৰিম, তুমি তোমাৰ পুত্ৰবিলাকক, তোমাৰ ভাৰ্যাক আৰু তোমাৰ বোৱাৰীবিলাকক লগত লৈ জাহাজত উঠিবা।
এইটো ভাল কথা, এইটো এটা প্ৰতিজ্ঞা, এইটো ঈশ্বৰৰ কথা, পৰিত্ৰাণ লয়। তেওঁ কৈছে এই শব্দ নিয়মটি, মোৰ নিয়মটি,
এই নিয়মটিৰ অৰ্থ কি? ব্যৱস্থা। বাইবলত লিখা আছে পুৰণিৰ ব্যৱস্থা আছে, পুৰণিৰ নিয়ম আছে, আৰু নতুন নিয়ম, নতুন ব্যৱস্থা যীশুখ্ৰীষ্ট। নূহৰ সময়ত এটা ব্যৱস্থা হ'ল, এটা নিয়ম হ'ল, আৰু যীশুখ্ৰীষ্টত আমাৰ এটা নিয়ম আছে। এইটো একে বিষয়, দয়া। নিয়ম বা ব্যৱস্থা এনে এটা বস্তু, এইটো অকল আইন নহয়, এইটো ঈশ্বৰৰ কন্ট্ৰেক্টৰ দৰে, ঈশ্বৰৰ চুক্তিৰ দৰে। এই পত্ৰত চব মানে ধৈৰ্য লিখা আছে, ঈশ্বৰে কি কৰিব, ঈশ্বৰে কি আশীৰ্বাদ দিব, ঈশ্বৰে মানে কেনেকৈ সহায় কৰিব, এইটো ঈশ্বৰৰ চিন্তা, ঈশ্বৰৰ পৰিকল্পনা আমাক বচাবলৈ। এইটোৰ অৰ্থ হৈছে নিয়মটি, মোৰ নিজৰ নিয়মটি স্থিৰ কৰোঁ। নূহৰ ক্ষেত্ৰত নিয়মটি কি আছিল? জলপ্লাৱন আহিব, কিন্তু ঈশ্বৰে স্থিৰ কৰিলে এই জাহাজৰ ভিতৰত তুমি আৰু তোমাৰ পৰিয়াল মই ৰক্ষা কৰোঁ। এইটো এটা কথা। আন এটা কথা আছে, এই বানপানীৰ পিছত মই আৰু কেতিয়াও নকৰোঁ, এই পানীয়েদি এই জগতখন ধ্বংস নকৰোঁ আবাৰ, মানে আকৌ। এইটো আৰু এটা কথা। আৰু ঈশ্বৰে ক'লে আকাশত এই ডাউৰিত এতে মানে ৰং ধুনক আছে, এইটো থাকিব ঈশ্বৰৰ দয়া দেখুৱাবৰ বাবে। এইটো ঈশ্বৰৰ নিয়মটি নূহৰ ক্ষেত্ৰত। যীশুখ্ৰীষ্টৰ ক্ষেত্ৰত এই দয়া কিদৰে হয়? যীশুখ্ৰীষ্টৰ ক্ষেত্ৰত নতুন নিয়ম, নতুন ব্যৱস্থা, তেওঁৰ তেজত, এইটো ক্ৰুচত হয়। এইটো ক্ষমাৰ বিষয় যে যীশুখ্ৰীষ্ট ক্ৰুচলৈ গ'ল আমাক উদ্ধাৰ কৰিবলৈ, আমাৰ পাপৰ প্ৰায়শ্চিত কৰিবলৈ, আমাৰ পাপৰ ঋণ পৰিশোধ কৰিবলৈ। যীশুখ্ৰীষ্টই এটা কণ্ট্ৰেক্ট, এটা মানে চুক্তিৰ দৰে সকলো কিছু লিখল, সকলো কিছু লিখিছিলে, মই ধাৰ্মিক জীৱন কৰোঁ, মানে ধাৰ্মিক জীৱন যাপন কৰোঁ সকলো মানুহৰ লাভৰ বাবে, মোৰ নিজৰ ধাৰ্মিকতে দিওঁ, ক্ৰুচৰ ওপৰত মই ভোগ কৰোঁ, ক্ৰুচৰ ওপৰত মই পাপৰ শাস্তি পাওঁ, চব মোৰ নিজৰ লোকক ত্ৰাণ কৰিবলৈ, উদ্ধাৰ কৰিবলৈ। যিজনে মোৰ ওপৰত বিশ্বাস কৰে, যিজনে মোৰ ওপৰত নিৰ্ভৰ কৰে, সকলোৱে পৰিত্ৰাণ পাব। এইটো নতুন নিয়ম, এইটোৰ নাম মানে এইটোৰ অৰ্থ মানে আজ্ঞা এনে নহয়, এইটো ঈশ্বৰৰ প্ৰতিজ্ঞা, এইটো মানুহৰ কাম নহয়, এইটো ঈশ্বৰৰ কাম। এই নিয়মটি এই ক্ষেত্ৰত এইটো আচল অৰ্থ, এইটো এনে নহয় যে দহটি আজ্ঞা আছে এইটো পালন কৰিব লাগে, এনে নহয়। নূহৰ ক্ষেত্ৰত কোনো আজ্ঞা নাছিল, অকল দয়া। যীশুখ্ৰীষ্টৰ ক্ষেত্ৰত এইটো আজ্ঞাৰ ওপৰত নহয়, দয়াৰ ওপৰত। আমি আজ্ঞাৰ পৰা উদ্ধাৰ পাইছিলোঁ আৰু এতিয়া দয়াৰ তলত সদায় থাকোঁ। দয়া, নূহ এইটো লিখা আছে, ঠিকেই লিখা আছে, নূহ এজন ধাৰ্মিক মানুহ, ধাৰ্মিক মানুহ হৈছিলে, কিন্তু নূহৰ নিজৰ পাপো আছে। বাইবলৰ মাজত লিখা আছে এই পৃথিৱীত সব মানুহে পাপ কৰে, পাপ মানে নিষ্পাপ মানুহ নাথাকে। বাইবলত লিখা আছে ধাৰ্মিক মানুহ নাই, এজনো নাই, আনকি নোহোৱাৰ বাবে। বাইবলত লিখা আছে যদি ঈশ্বৰ আমাৰ পাপ হিচাপ কৰে, কোনে তিয় হ'ব, কোনে তিয় হ'ব পাৰে, কোনেও নোৱাৰে। নোহ যদি ঈশ্বৰৰ বিচাৰ পালে, যদি ঈশ্বৰ ধাৰ্মিক কয় আৰু ন্যায়ৰ বাবে বিচাৰ কৰিলে নোহক, তেওঁ নৰকত হৈ যাব, হৈ থাকিব।
নুহ ইমান ধাৰ্মিক নাছিল
যে স্বৰ্গলৈ অনুমতি পালে, এনে নহয়, এইটো দয়াৰ বিষয়। ঈশ্বৰে এজন মানুহ, এজন মানুহৰ পৰিয়াল বাছি ল'লে
নিজৰ ইচ্ছাৰ কাৰণে, দয়া দেখুৱাবলৈ।
আৰু যীশুখ্ৰীষ্টৰ ভিতৰত এইটো একে। আমাৰ কালত আপোনাৰ অৱস্থা পাপী হ'লেও পৰিত্ৰাণ পাব পাৰে, নুহৰ দৰে জাহাজৰ ভিতৰত যাব, জাহাজৰ ভিতৰত থাকিব যীশুখ্ৰীষ্টৰ ভিতৰত
এই উদ্ধাৰ পোৱা যায়।
ঈশ্বৰে, যীশুখ্ৰীষ্টই নিজেই ক'লে, ধাৰ্মিকবোৰৰ বাবে মই মাতিবলৈ অহা নাই,
পাপীবোৰৰ কাৰণে ত্ৰাণ কৰিবলৈ আহিছোঁ, মাতিবলৈ আহিছোঁ।
চব পাপী মানুহে কি কৰিব লাগিব? এই ভৱিষ্যত জুইয়েৰে ঈশ্বৰ সকল কিছু ধ্বংস কৰিব, এই গোটেই পৃথিৱী কি কৰিব লাগিব? আশ্ৰয় পাব লাগে,
লুকাই থকা জাগা পাব লাগে, নিৰাপদ জাগা পাব লাগে,
ঠিক এই জাহাজৰ নিচিনা। কিন্তু নতুন নিয়মত এইটো যীশুখ্ৰীষ্টৰ ভিতৰত হয়। যদি ঈশ্বৰ এই পৰিকল্পনা সৃষ্টি নকৰে, যদি ঈশ্বৰ এই চুক্তি লিখা নাই, আমাৰ কোনো উপায় নাই। ঈশ্বৰৰ নিজৰ অধিকাৰ আছে আমাক ধ্বংস কৰিবলৈ। যেতিয়া ঈশ্বৰৰ সৃষ্টি অভদ্ৰ হৈ যায়, যেতিয়া ঈশ্বৰৰ সৃষ্টি অপৰাধ কৰে, ঈশ্বৰৰ অধিকাৰ আছে
শেষ কৰিবলৈ। এতিয়া তেওঁৰ নিজৰ ন্যায় বিচাৰৰ বাবে আৰু শেষ শব্দ উত্তৰ লগত লৈ জাহাজত উঠিবা,
জাহাজত উঠিবা, জাহাজ প্ৰৱেশ কৰা, জাহাজৰ ভিতৰত
সোমাব লাগিব।
এইটো অন্তিম ঘটনা। ঈশ্বৰে এটা আদেশ দিলে, নুহ
বানপানী আহিছে, সকল কিছু ধ্বংস হৈ যাব, ভিতৰত থাকিব লাগে, ভিতৰত যাব লাগে।
মই ঠিক তেনেদৰে কওঁ, আপোনালোকৰ দায়িত্ব ঠিক এনেদৰে যীশুখ্ৰীষ্টৰ ভিতৰত হ'ব লাগিব, যীশুখ্ৰীষ্টৰ তলত, তেওঁৰ ক্ৰুচৰ তলত যাব লাগিব, থাকিব লাগিব। ক্ৰুচৰ বাহিৰত কোনো উদ্ধাৰ নাই। ক্ৰুচৰ, যীশুখ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰত কোনো ক্ষমা নাই। নুহৰ জাহাজ এইটো গফৰ খাতেদি বনোৱা হৈছিল, যীশুখ্ৰীষ্ট তেওঁৰ জাহাজ এই ক্ৰুচৰ খাত, ক্ৰুচৰ কাৰণে এই উদ্ধাৰ, এই ক্ষমা পোৱা যায়। বা মানে আন কোনো কাৰণ নাই, ক্ৰুচ নহ'লে, যীশুখ্ৰীষ্টৰ ভোগ যাতনা নাপালে, যদি হোৱা নাই, কোনো ৰক্ষা নাই, কোনো ক্ষমা নাই। ঈশ্বৰে সহজে পাপ ক্ষমা কৰিব নোৱাৰে, এনেই ক্ষমা নিদিয়ে। ঈশ্বৰ আচলতে, ঈশ্বৰৰ কাৰণে এইটোও পাপ কাম হৈ যাব, তেওঁ নিজেই অশুদ্ধ হৈ যাব যদি এনেই মানে পাপী মানুহ ক্ষমা দিয়ে। এই পাপৰ শাস্তি হ'ব লাগিব, এই পাপৰ প্ৰায়শ্চিত হ'ব লাগিব, এই ঋণ কোনেও পৰিশোধ কৰিব লাগিব,
যাতে এইটো শেষ হৈ যাব, পূৰ্ণ হৈ যাব।
যীশুখ্ৰীষ্টৰ ক্ৰুচ কি ঘটিলে? যীশুখ্ৰীষ্ট তেওঁৰ নিজৰ শৰীৰত ঈশ্বৰৰ ক্ৰোধ ভাইছে। অকল মানুহৰ ক্ৰোধ নহয়, অকল মানুহৰ খং নহয়, ঈশ্বৰৰ খং, ঈশ্বৰৰ শাস্তি।
আৰু সেইকাৰণে ঈশ্বৰে আমাক ক্ষমা দিব পাৰে।
তেওঁ এনেই হিচাপ কৰে যাতে আমাৰ পাপ যীশুখ্ৰীষ্টৰ ওপৰত ভৰিছিলে
আৰু একেবাৰে শেষ হৈ গৈছে এই শাস্তিটো। যীশুখ্ৰীষ্টই নিজেই শেষ কৰিলে,
সেইটো যীশুখ্ৰীষ্টৰ ক্ৰুচ। সেইকাৰণে তেওঁৰ ভিতৰত
তেওঁৰ ভিতৰত হলে
আপুনিও নিৰাপদ হ'ব, ঠিক নুহ ঠিক নুহৰ দৰে। যদি যীশুখ্ৰীষ্টৰ মৃত্যু আপোনাৰ নিজৰ হয়, আপোনাৰ মৃত্যু হ'ব নালাগে। ইতিমধ্যেই মৰিলে যীশুখ্ৰীষ্টৰ লগত,
যীশুখ্ৰীষ্টৰ জীৱনো আপোনাৰ আছে, আপোনাৰ হৈ যাব।
আৰু এটা কথা, এই জাহাজ নুহ পৰিয়াল আৰু চব জীৱ জন্তু, হাজাৰ হাজাৰ বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ভিতৰত থাকিছিলে। এইটো মোৰ কাষত আচৰিত কথা। আচলতে আমেৰিকাত মোৰ এজন বন্ধু আছে, যে বাবে এইটো সম্ভৱ হ'ব যদি ডাঙৰ ডাঙৰ বাকচ আমি বনাই চব জীৱ জন্তু এইটোৰ ভিতৰত থাকিব পাৰে, জাগা আছে। কিন্তু জাগা নাই, ডাঙৰ আছিল ঠিক আছে, কিন্তু ইমান ডাঙৰ নাছিলে যে চব জীৱ জন্তুৰ পৰা মানে দুজন দুজনকৈ থাকিব নোৱাৰিছিলে। এইটো ঈশ্বৰৰ আচৰিত কাম। সোমোৱাৰ পিছত এতিয়াও জাগা ৰৈ আছে। মোৰ মনত এইটো ঠিক আজিকালৰ দৰে যীশুখ্ৰীষ্টৰ ক্ৰুচত, যীশুখ্ৰীষ্টৰ ভিতৰত জাগা আছে, মানে কোটি কোটি পাপী মানুহৰ কাৰণে, হাজাৰ হাজাৰ মানুহ, কোটি কোটি মানুহ ইতিমধ্যেই ক্ষমা পাইছে, অনন্ত জীৱন জয়লাভ কৰিলে, আৰু এতিয়াও জাগা ৰৈ আছে। কেনেকৈ সম্ভৱ এজন এজন মানুহৰ মৃত্যু, এজন মানুহৰ জীৱন হাজাৰ হাজাৰ মানুহৰ ওপৰত মানে চাফা কৰিব পাৰে, ক্ষমা দিব পাৰে, অনন্ত জীৱন দিব পাৰে? এইটো হয় কাৰণ যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ। ঠিক নুহৰ আচৰিত কামৰ দৰে যীশুখ্ৰীষ্টৰ ক্ৰুচ হৈ আপোনাকো উদ্ধাৰ কৰিব পাৰে। এদিন পিছাৰ দিন সকলো কিছু শেষ হৈ যাব, ঈশ্বৰ এই জাহাজৰ দৰজা বন্ধ কৰিব। বিচাৰ দিন যীশুখ্ৰীষ্ট আৰু এই কৃপা, এই দয়াৰ দুৱাৰ দৰজা বন্ধ হৈ যাব, আৰু কোনো সুযোগ নাহিব, আৰু কোনো ক্ষমা পোৱা নাযায়। সেই দিনৰ পিছত ঈশ্বৰে নিজেই দৰজা বন্ধ কৰিব। আৰু মোৰ শেষ এটা কথা আছে, এটা উৎসাহ আছে সবৰ কাৰণে। নুহৰ ক্ষেত্ৰত এই শাস্তি, এই বিপদ ইমান ভয়ানক আছিলে, কিন্তু ভয়ানক হ'লেও ঈশ্বৰৰ প্ৰতিজ্ঞা জাহাজৰ ভিতৰত এই উদ্ধাৰ, এইটো নিশ্চিত, এই শাস্তি নিশ্চিত আহিব, নিশ্চিত আহিব, কিন্তু ঈশ্বৰৰ উদ্ধাৰ এইটোও নিশ্চিত। যিজনে বাহিৰত তাকে অৱশ্যে মৰিব, কিন্তু যিজনে ভিতৰত আছে উদ্ধাৰ পাব, সকলোৱে পাব। এইটো ঈশ্বৰৰ নিজৰ কথা, ঈশ্বৰৰ নিজৰ প্ৰতিজ্ঞা। আমি প্ৰাৰ্থনা কৰোঁ। Oh Father, I pray, please Lord, that you would use these words for good in our lives. Lord, I pray for any here that are still unsaved and lost. Show them, Lord, the filthiness of their life, their soul, that they might wake up and realize that your anger is resting upon them, that they would run to Christ. Oh Lord, I thank you for Jesus Christ, and I pray for all of us that know you. Help us, Lord, to love Christ all the more and to warn men about Judgment Day and your coming flood of wrath. Lord, help us to live with that day before our eyes, to behold it, to believe it. Oh Lord, I pray you would help us to hate anyone or any message that would deny the reality of hell, for it's destructive to souls, it's a lie of the devil. Lord, help us to be wise unto salvation and to point others, lead others to righteousness in Christ. We don't want to stand upon our own works or merit. We have none, Lord. We just want to hide in Christ, safe in the ark. You promised you would save us, Lord. You promised that none of us would be put to shame, but trust in you. Bless us even tonight, I pray, in Jesus' name. Amen. Okay, so, I mean, taku sakwa, kuwa hobo.